জুৱেল ভাৱবাদী পুস্তক 3 অধ্যায়। চোৱা, সেইবোৰ দিনত আৰু সময়ত মই যিহুদাৰ আৰু জিৰচালেমৰ বন্দী অৱস্থাত থকা লোকসকলক ঘূৰাই আনিম। মই সকলো জাতিক গোটাই জিউচাফৰ্টৰ উপত্যকালৈ নমাই আনিম। সেই ঠাইত মই তেওঁলোকৰ বিচাৰ কৰিম, কিয়নো মোৰ প্ৰজাবোৰক আৰু মোৰ যি উত্তৰাধিকাৰ স্বৰূপ ইজৰাইলক তেওঁলোকে জাতিবোৰৰ মাজত ছিন্ন ভিন্ন কৰিলে আৰু তেওঁলোকে মোৰ দেশ ভাগ বাতি ল'লে। তেওঁলোকে মোৰ প্ৰজাসকলৰ কাৰণে চিঠি খেলালে, ল'ৰাক বিক্ৰী কৰি তাৰ সলনি বেইচা ল'লে আৰু ছোৱালীক বিক্ৰী কৰি পাণ কৰিবৰ অভিপ্ৰায়ে দ্ৰাক্ষাৰস কিনিলে। এতিয়া তোমালোকে মোৰ প্ৰতি কিয় খং কৰিছা? সেই তীৰ ছিদুন আৰু পলেষ্টিয়াসকলৰ আটাই অঞ্চল। তোমালোকে মোক ক্ষতিপূৰণ দিয়ানে? যদি তোমালোকে মোক ক্ষতিপূৰণ দিয়া, তেতিয়াহ'লে মই অতি শীঘ্ৰে বেগেৰে গৈ তোমালোকে দিয়া ক্ষতিপূৰণৰ প্ৰতিফল তোমালোকৰ মূৰৰ ওপৰত দিম। কিয়নো তোমালোকে মোৰ ৰূপ আৰু সোণ নীলা আৰু তোমালোকৰ মন্দিৰবোৰলৈ মোৰ উত্তম উত্তম মানুহৰ বস্তুবোৰ লৈ গলা। তোমালোকে যিহুদা আৰু জিৰচালেমৰ সন্তানসকলক গ্ৰীকসকলৰ ওচৰত বিক্ৰী কৰিলা। তাতে তোমালোকে তেওঁলোকক দেশৰ পৰা অপসাৰণ কৰি দূৰলৈ নিয়াৰ নিৰ্দেশ দিব পাৰে। কিন্তু চোৱা, যি ঠাইত তোমালোকে তেওঁলোকক বিক্ৰী কৰিলা, সেই ঠাইৰ পৰা নিজ ঠাইলৈ ঘূৰিবলৈ মই তোমালোকক উদ্ধাৰ কৰিম আৰু তোমালোকৰ প্ৰতিকাৰৰ প্ৰতিফল মই তোমালোকৰ মূৰৰ ওপৰত দিম। আৰু তোমালোকৰ পুঁজিবোৰক যিহুদাৰ সন্তানসকলৰ হাতত বিক্ৰী কৰিম। তেওঁলোকে দূৰত থকা জাতি চিবাইয়া লোকসকলৰ ওচৰত তেওঁলোকক বিক্ৰী কৰিব, কিয়নো যিহুৱাই এই কথা ক'লে। তোমালোকে জাতিসমূহৰ মাজত এই কথা ঘোষণা কৰা, যুদ্ধ কৰিবলৈ সাজু হোৱা, বীৰ লোকসকলক জাগ্ৰত কৰা, তেওঁলোকক ওচৰলৈ আনা আৰু আটাই ৰণুৱা উপস্থিত হওক। তোমালোকে তোমালোকৰ নাঙলৰ ফাল পিটি তৰোৱাল আৰু তোমালোকৰ কলম দিয়া কটাৰী পিটি যাঠি গহুৱা। মই শক্তিশালী এইবুলি দুৰ্বলসকলে কওক। সেই চাৰিওফালে থকা জাতিসমূহ, অগ্ৰসৰ হোৱা আৰু আহা, সেই যিহুৱা, তোমাৰ বীৰসকলক সেই ঠাইলৈ নমাই আনা। জাতিসমূহ নিজে জাগ্ৰী উঠক আৰু জিহুচাফৰ উপত্যকালৈ আহক, কিয়নো মই সেই ঠাইত চাৰিওফালে থকা জাতিসমূহৰ বিচাৰ কৰিবলৈ বহিম। তোমালোকে কাঁচি লগোৱা, কিয়নো শস্য পকিল, আহা দ্ৰাক্ষাকুণ্ড গছকা, কিয়নো দ্ৰাক্ষাকুণ্ড পৰিপূৰ্ণ হৈছে আৰু ৰসৰ আধাৰবোৰ উপচি পৰিছে, কিয়নো তেওঁলোকৰ দুষ্টতা অধিক, তাত আলোড়ন হৈছে, সুদ বিচাৰ কৰা উপত্যকাত আলোড়ন হৈছে, কিয়নো সুদ বিচাৰৰ উপত্যকাত দণ্ড দিব লগা জিহুৱাৰ দিন ওচৰ হৈছে। সূৰ্য আৰু চন্দ্ৰ অন্ধকাৰ হৈছে আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়া হৈছে। জিহুৱাই চিউনৰ পৰা গৰ্জন কৰিব আৰু জিৰচালেমৰ পৰা নিজৰ মাত শুনাব। আকাশমণ্ডল আৰু পৃথিৱী কঁপিব, কিন্তু জিহুৱা নিজ প্ৰজাসকলৰ আশ্ৰয় আৰু ইজৰাইলৰ সন্তানসকলৰ কোটস্বৰূপ হ'ব। তেতিয়া মই যে মোৰ পবিত্ৰ পৰ্বত চিউনত বাস কৰোঁতা তোমালোকৰ ঈশ্বৰ জিহুৱা, সেই বিষয়ে তোমালোকে জানিবা। তেতিয়া জিৰচালেমৰ পবিত্ৰ হ'ব আৰু কোনো বিদেশী সৈন্য দলে তাৰ মাজেদি পুনৰ অহা যোৱা কৰিব নোৱাৰিব। সেইদিনা পৰ্বতবোৰৰ পৰা নতুন দ্ৰাক্ষাৰস টোপাটোপে পৰিব, ওখ পৰ্বতবোৰৰ পৰা গাখীৰৰ সুঁতি বৈ যাব, জিহুদাৰ আটাই জুৰিবোৰৰ পানী বৈ যাব আৰু জিহুৱাৰ গৃহৰ পৰা এটা ভুমুক ওলাই ছিটিমৰ উপত্যকাত পানী দিব। জিহুদাৰ সন্তানসকলক কৰা অত্যাচাৰৰ কাৰণে মিছৰ ধ্বংসস্থান হ'ব আৰু ইডুম ধ্বংসৰ অৰণ্য হ'ব, কিয়নো তেওঁলোকে নিজৰ দেশতেই নিৰ্দোষীৰ ৰক্তপাত কৰিলে। কিন্তু যিহুদী চিৰকাললৈকে আৰু জিৰচালেম পুৰুষানুকৰ্মে থাকিব। মই তোমালোকৰ যি ৰক্তপাতৰ প্ৰতিকাৰ সদা নাই, সেই ৰক্তপাতৰ প্ৰতিকাৰ সাধিম, কিয়নো যিহুৱাই চিউনত বাস কৰিছে।